কলছীয়া পত্ৰ 4 অধ্যায়। হে প্ৰভুসকল, আপোনালোকে নিজ দাসসকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়ক, আৰু জানক যে স্বৰ্গত আপোনালোকৰ এজন প্ৰভু আছে। আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব। আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগুঢ়ত্বৰ কাৰণে আমি বন্ধ হৈ আছো, সেই নিগুঢ়ত্ব কবলৈ ঈশ্বৰে যেন আমাৰ বাবে বাইকৰ দুৱাৰ মেলি দিয়ে। আৰু প্ৰাৰ্থনা কৰক যাতে মই যিদৰে কোৱা উচিত সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ। বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব। আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আশ্বাসযুক্ত লোণৰ দৰে। কোনজনক কেনেকৈ উত্তৰ দিব লাগে সেই বিষয়ে যেন আপোনালোকে জানি লওক। শেষ কথা, দুখীকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব। তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদা। মই তেওঁক নিৰ্দিষ্ট কৰি আপোনালোকৰ তালৈ পঠিয়ালো যাতে আপোনালোকে আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে। আৰু তেওঁৰ লগত উনিচিমক, যিজন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালো। তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব। মোৰ লগৰ বান্দিয়াৰ আৰিষ্টাছ আৰু বাৰ্ণাবাৰ কুটুম মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায় তেনেহ'লে গ্ৰহণ কৰিব। যদি তেওঁ আপোনালোকৰ তালৈ যায় গ্ৰহণ কৰিব, আৰু যীশু যাক দুষ্ট বোলে, এওঁলোকে আপোনালোকক মংগলবাদ কৰিছে। এওঁলোক চুনত হোৱা লোক আৰু কেৱল এওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী। এওঁলোক মোৰ শান্তিজনক হ'ল। ইপ্ৰাফাই আপোনালোকক মংগলবাদ জনাইছে। তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীশুৰ দাস। তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাৰ সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে, কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে তেওঁ আপোনালোকৰ আৰু লাইডেকিয়া আৰু হীৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে। লোক নামৰ প্ৰিয় চিকিৎসক আৰু ডিমায়ো আপোনালোকক মংগলবাদ কৰিছে। লাইডেকিয়া থকা ভাইসকলক মুছফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মংগলবাদ দিব। আপোনালোকৰ তাত এই পত্ৰ পাঠ কৰা হ'লে লাইডেকিয়াত থকা মণ্ডলীটো যেন পাঠ কৰা হয় এনে চেষ্টা কৰিব, আৰু লাইডেকিয়াৰ পৰা যি পত্ৰ পাব সেই পত্ৰ আপোনালোকেও পাঠ কৰিব। আক্ষিপক এই কথা ক'ব, আপুনি প্ৰভু যি পৰিচৰ্যা পদ পালে সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ'ব। মোৰ এই মংগলবাদ মই পৌলে নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুখৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।